Ella Akahpani. Battery Hoitemoi Prozon Masohoria. Etia Prodhan Battery Homuhul. Afghanistan Rastani Kabular Ekhon Sikitsaloya Joanika Pakistan Akahmarke Solva Kromano. Komeo Sari Hokoraki Lukor Mikuhoi. Real Montrealer 2026-27 বৰ্ষৰ অনুদানৰ দাবী সন্দৰ্ভত লোকসভাত আজি অধিক আলোচনা অনুষ্ঠিত হোৱাৰ লগতে ভোট গ্ৰহণ হ'ব। ৰাষ্ট্ৰপতি ভৱনত থকা অমৃত উদ্যান আজিৰে পৰা জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষভাৱে মুকলি কৰা হ'ব। ওৱান বেটল আফটাৰ এনাডাৰ চলচ্চিত্ৰখনে 98 সংখ্যক অস্কাৰ বঁটাত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান অৰ্জন কৰিছে। আৰু ফ্ৰান্সত আজিৰ পৰা অৰলিন্স মাষ্টাৰ ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হ'ব। এতিয়া শুনক বিতং বাতৰি। আফগানিস্তানৰ ৰাজধানী কাবুলৰ এখন চিকিৎসালয়ত যোৱা নিশা পাকিস্তানে আফমাৰ্গেৰে চলোৱা আক্ৰমণত কমেও 400 জন লোকৰ মৃত্যু হোৱাৰ লগতে অন্য প্ৰায় 250 লোক আহত হয়। তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে প্ৰকাশ কৰা অনুসৰি আক্ৰমণত চিকিৎসালয়খনৰ অধিকাংশ ধ্বংসস্তূপত পৰিণত হয়। আহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকাও প্ৰকাশ কৰে। তেওঁ কয় যে পাকিস্তানৰ সৈন্যবাহিনীয়ে পুনৰ এবাৰ আফগানিস্তানৰ আকাশী সীমা উলংঘন কৰিছে। আক্ৰমণত নিচামুক্তি চিকিৎসালয়খন লক্ষ্য কৰি লোৱা হয় বুলি তেওঁ প্ৰকাশ কৰে। আফগানিস্তান আৰু পাকিস্তান উভয়ে সীমাত গুলীচালনা কৰাৰ কিছু সময়ৰ পাছতে এই আক্ৰমণৰ ঘটনা সংঘটিত হয়। ৰেল মন্ত্ৰালয়ৰ 2026-27 বৰ্ষৰ অনুদানৰ বাবে দাবী সন্দৰ্ভত লোকসভাত আজি অধিক আলোচনা অনুষ্ঠিত হোৱাৰ লগতে ভোট গ্ৰহণ হ'ব। কালি আলোচনাৰ আৰম্ভণি কৰি কংগ্ৰেছৰ তাৰিক আনোৱাৰে অভিযোগ কৰে যে চৰকাৰে নিজৰ লক্ষ্য পূৰণত ব্যৰ্থ হৈছে। তেওঁ কয় যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 337টা ষ্টেচনৰ ভিতৰত মাত্ৰ 160টা ষ্টেচনত পুনৰ উন্নয়নৰ কাম সম্পন্ন হৈছে। বিজেপিৰ গণেশ সিঙে কয় যে বিগত 10 বছৰত দেশৰ ৰেলপথত উল্লেখযোগ্য পৰিৱৰ্তন হৈছে। তেওঁ কয় যে নতুন প্ৰযুক্তিৰ প্ৰৱৰ্তন কৰা হৈছে আৰু ৰেলৱে নেটৱৰ্ক সম্প্ৰসাৰণ কৰা হৈছে। পূৰ্বে 2013-14 বৰ্ষত ৰেল বাজেট মাত্ৰ 63,000 কোটি টকা আছিল, কিন্তু বৰ্তমান ৰেল বাজেট 2,78,000 কোটি টকালৈ বৃদ্ধি পাইছে বুলি শ্ৰীসিঙে উল্লেখ কৰে। ৰাষ্ট্ৰপতি ভৱনত থকা অমৃত উদ্যান আজিৰে পৰা জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষভাৱে মুকলি কৰা হ'ব। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল, দিল্লী আৰক্ষীৰ জ্যেষ্ঠ নাগৰিক কোষ আদিৰ সহযোগত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে এই সুবিধা প্ৰদান কৰিব। মন্ত্ৰালয়ে কয় যে জ্যেষ্ঠ নাগৰিকসকলক অমৃত উদ্যানৰ সৌন্দৰ্য অনুভৱ কৰোৱাৰ লগতে সামাজিক আৰু বিনোদনমূলক কাম কাজত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। জ্যেষ্ঠ নাগৰিকসকলৰ অমৃত উদ্যানত এই ভ্ৰমণ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ যাতায়াতৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। ইয়াৰ দ্বাৰা জ্যেষ্ঠ নাগৰিকসকলে অমৃত উদ্যানৰ ঋতুভিত্তিক ফুল, শস্য আৰু বিভিন্ন অংশৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত কালি 98 সংখ্যক অস্কাৰ বঁটাসমূহ প্ৰদান কৰা হয়। এইবেলি ওৱান বেটল আফটাৰ এনেডাৰ শীৰ্ষক চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ লগতে অন্যান্য 5টা শিতানত শ্ৰেষ্ঠত্ব অৰ্জন কৰে। চলচ্চিত্ৰখনৰ পৰিচালক পল থমাছ এণ্ডাৰছনেও পৰিচালকৰ শিতানত শ্ৰেষ্ঠত্বৰ পুৰস্কাৰ অৰ্জন কৰে। ইপিনে সিনাৰ্ছ নামৰ চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে মাইকেল বি জৰ্ডানে আৰু হেমনেট নামৰ চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে জেছি বাকলেইকে শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান অৰ্জন কৰে। দোহাত থকা ভাৰতীয় দূতাবাসে জানিবলৈ দিয়া অনুসৰি কাটাৰ এয়াৰৱেজৰ বিমানযোগে কালি প্ৰায় 1,100গৰাকী ভাৰতীয় যাত্ৰীয়ে নতুন দিল্লী, মুম্বাই, কোচি আদি গন্তব্যস্থানলৈ যাত্ৰা কৰিছে। কাটাৰত থকা ভাৰতীয় দূতাবাসে প্ৰকাশ কৰা অনুসৰি এই গন্তব্যস্থানসমূহলৈ আজিৰ বাবেও বিমান সেৱাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ লগতে কোৱা হৈছে যে কাটাৰ এয়াৰৱেজে কাইলৈৰ পৰা আহমেদাবাদ, অমৃতসৰ, বেংগালুৰু, চেন্নাই, দিল্লী, হায়দৰাবাদ, কোচি, মুম্বাই আদি ঠাইলৈ বিমান সেৱা আগবঢ়াব। ভাৰতীয় দূতাবাসে প্ৰকাশ কৰা অনুসৰি বিমানৰ টিকট বুক কৰিবলৈ আৰু এই সম্পৰ্কীয় শেহতীয়া তথ্যৰ বাবে ইচ্ছুক যাত্ৰীসকলে কাটাৰ এয়াৰৱেজৰ ৱেবছাইট বা এপ চাব পাৰিব নাইবা ট্ৰেভেল এজেণ্টৰ সৈতে যোগাযোগ কৰিব পাৰিব। কাটাৰ এয়াৰৱেজৰ বিমানেৰে ভাৰতলৈ উভতি আহিব বিচৰা ট্ৰেঞ্জিট আৰু হস্ৰম্যাদী ভিছাৰে দেশখনত থকা লোকসকলক দূতাবাসে অতি সোনকালে পঞ্জীয়ন লিংক বন্ধ কৰি দিব। ইয়াৰ জৰিয়তে যাত্ৰীসকলক তেওঁলোকৰ ভ্ৰমণ ব্যৱস্থাৰ বাবে কাটাৰ এয়াৰৱেজৰ সৈতে পোনপটীয়াকৈ অধিক যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। যদিহে কাটাৰত হস্ৰম্যাদী ভিছাৰে আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলে ছৌদি আৰৱৰ মাজেৰে ভাৰতলৈ আহিব বিচাৰে, তেন্তে ছৌদি আৰৱৰ বাবে অস্থায়ী ট্ৰেঞ্জিট ভিছাৰ সুবিধা অব্যাহত ৰখা হ'ব বুলি দূতাবাসে প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে কালি ব্ৰাছেলছত ইউরোপীয় সংঘৰ দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলক সাক্ষাৎ কৰে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে ইউৰোপীয় আয়োগৰ উপসভাপতি কাজা কাল্লাছক বৈদেশিক পৰিক্ৰমা পৰিষদৰ এই বৈঠকলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষত ভাৰত আৰু ইউৰোপীয় সংঘৰ সম্পৰ্কৰ এটা নতুন অধ্যায়ৰ সূচনা হৈছে। তেওঁ কয় যে বৈদেশিক মন্ত্ৰীসকলে বিভিন্ন চুক্তিসমূহক বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত সমন্বয়কৰ ভূমিকা পালন কৰে। এই বৈঠকত বিশেষকৈ বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, প্ৰতিৰক্ষা আদি বিষয় সামৰি লোৱা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে এই বৈঠকৰ জৰিয়তে সাম্প্ৰতিক গোলকীয় প্ৰেক্ষাপটত ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ সম্পৰ্কও ত্বৰান্বিত হয়। কালিৰ বৈঠকত পশ্চিম এছিয়াত সংঘাত, ইউক্ৰেইনৰ পৰিস্থিতি আৰু প্ৰশান্ত ভাৰত মহাসাগৰীয় অঞ্চল সন্দৰ্ভতো বিশেষ আলোচনা অনুষ্ঠিত কৰা হয় বুলি ডঃ জয়শংকৰে প্ৰকাশ কৰে। এই বৈঠকৰ আপাহতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে জাৰ্মানী, শ্লোভাকিয়া, গ্ৰীচ আৰু নেডাৰলেণ্ডছৰ বিদেশ মন্ত্ৰী ক্ৰমে জোহান ৱাডেপহুল, জুৰান ব্লাছাৰ, জিয়ৰ্গছ জেৰাপ্ৰেডিটিক্স আৰু টম বেৰেনছেনক সাক্ষাৎ কৰে। সাক্ষাৎকালত ভাৰত আৰু জাৰ্মানীৰ বিদেশ মন্ত্ৰী দুয়োগৰাকীয়ে পশ্চিম এছিয়াৰ সংঘাত সন্দৰ্ভত মত বিনিময় কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জৰ ভাৰত ভ্ৰমণৰ পাছত হোৱা দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ বুজ লয়। আকৌ সামাজিক মাধ্যমৰ এটা পষ্টত ডঃ জয়শংকৰে কয় যে ভাৰতত অনুষ্ঠিত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ বিষয়ক সন্মিলনৰ বাবে শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰেনীৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ সম্পৰ্কত নতুন গতি প্ৰদান কৰিছে। দেশখনৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে ডঃ জয়শংকৰে উৎপাদন, প্ৰতিৰক্ষা আৰু মহাকাশৰ ক্ষেত্ৰত সহযোগিতা অধিক বৃদ্ধি কৰাকে ধৰি বিভিন্ন দ্বিপাক্ষিক কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰে। ইপিনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ গ্ৰীচৰ বিদেশ মন্ত্ৰীৰ সৈতে হোৱা কথা বতৰাত কূটনৈতিক উপস্থিতি বৃদ্ধি, সংযোগ শক্তিশালী কৰা, বাণিজ্যৰ প্ৰসাৰ আদি বিষয়ত গুৰুত্ব আৰোপ কৰিছে। পশ্চিম এছিয়াৰ সংঘাতৰ প্ৰতিক্ৰিয়াৰ বিষয়েও দুয়োগৰাকীয়ে আলোচনা কৰে বুলি তেওঁ প্ৰকাশ কৰে। কালি সাক্ষাৎকাৰত ডঃ জয়শংকৰে নেডাৰলেণ্ডছৰ বৈদেশিক মন্ত্ৰী টম বেৰেনছেনক শেহতীয়াকৈ এই পদ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। সাক্ষাৎকালত দুয়োগৰাকী মন্ত্ৰীয়ে অৰ্ধপৰিবাহী, কৃত্ৰিম বুদ্ধিমত্তা, পানী ব্যৱস্থাপনা আৰু অন্যান্য অত্যাধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই নিয়াৰ বিষয়ে আলোচনা কৰে। পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ সময়ত নিৰাপত্তা কটকটীয়া কৰাৰ বাবে প্ৰযুক্তিচালিত নিৰীক্ষণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ'ব। ৰাজ্যখনৰ আটাইবোৰ ভোটগ্ৰহণ কেন্দ্ৰত ৱেব কাষ্টিং বাধ্যতামূলক কৰা হৈছে। কোনো কেন্দ্ৰত ৱেব কাষ্টিং অবিহনে ভোটগ্ৰহণ কৰা হলে তেনে কেন্দ্ৰত পুনৰ নিৰ্বাচনৰ সিদ্ধান্ত বিবেচনা কৰা হ'ব বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। ৰাজ্যখনৰ নিৰ্বাচনী ইতিহাসত প্ৰথমবাৰৰ বাবে বৃহৎ সমাৱেশ বা স্পৰ্শকাতৰ অঞ্চলসমূহত পৰিস্থিতি নিৰীক্ষণৰ বাবে ড্ৰোন ব্যৱহাৰ কৰা হ'ব। নিৰ্বাচন আয়োগৰ সূত্ৰ অনুসৰি ৰাজ্যখনৰ 55টা বিধানসভা সমষ্টিক ইতিমধ্যে স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে। সামগ্ৰিক নিৰ্বাচনী পৰিস্থিতিৰ তদাৰক কৰিবলৈ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত এটা ৰাজ্যিক পৰ্যায়ৰ নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ উপৰি ৰাজ্যখনৰ প্ৰথমবাৰৰ বাবে এটা পৰ্যবেক্ষক কোষৰ সৃষ্টি কৰা হৈছে আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াক এই কোষৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই কোষৰ অধীনত বিষয়াসকলে নিৰ্বাচনৰ কামত নিয়োজিত অন্যান্য পৰ্যবেক্ষকসকলৰ কাম কাজৰ পৰ্যালোচনা কৰিব। আয়োগৰ ঘোষণা অনুসৰি ৰাজ্যখনৰ 294টা বিধানসভা সমষ্টিৰ প্ৰতিটোতে একোগৰাকীকৈ সাধাৰণ পৰ্যবেক্ষক থাকিব। আয়োগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ 28খন আৰক্ষী জিলা আৰু 6টা আয়ুক্তৰ কাৰ্যালয়ত দুয়োগৰাকীকৈ আৰক্ষী পৰ্যবেক্ষকক নিযুক্তি দিয়া হ'ব। ইপিনে বৃহৎ মহানগৰ হোৱাৰ পৰিপ্ৰেক্ষিতত কলকাতাত অতিৰিক্ত পৰ্যবেক্ষক নিয়োগ কৰা হ'ব। ৰাজ্যখনৰ বয়োজ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম ভোটদাতাসকলক সহায় কৰাৰ বাবেও এটা সুকীয়া কোষৰ সৃষ্টি কৰা হৈছে। বিজেপিৰ সঞ্জয় ভাটিয়া আৰু কংগ্ৰেছৰ কৰমবীৰ সিং বোধ হাৰিয়ানাৰ পৰা ৰাজ্যসভাৰ 2খন আসনৰ বাবে নিৰ্বাচিত হৈছে। কালি 2খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। বিভাগীয় কৰ্তৃপক্ষই জনোৱা মতে 5টা ভোট অগ্ৰাহ্য কৰা হয়। ইয়াৰে 4টা কংগ্ৰেছৰ আৰু 1টা বিজেপিৰ ভোট। বিজেপিৰ সঞ্জয় ভাটিয়া, কংগ্ৰেছৰ কৰমবীৰ সিং বোধ আৰু নিৰ্দলীয় প্ৰাৰ্থী সতীশ নন্দনে 2খন আসনৰ বাবে অৱতীৰ্ণ হৈছিল। হাৰিয়ানা বিধানসভাত দুয়োগৰাকী সদস্য থকা INLD-য়ে ভোটদানৰ পৰা বিৰত থাকে। ফ্ৰান্সত আজিৰ পৰা অৰ্লিন্স মাষ্টাৰ ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হ'ব। প্ৰতিযোগিতাত জ্যেষ্ঠ খেলুৱৈ কিদাম্বি শ্ৰীকান্ত তথা উদীয়মান খেলুৱৈ আয়ুষ ছেত্ৰী আৰু তন্ভী শৰ্মাই ভাৰতৰ প্ৰত্যাশাৰ ভাৰ বহন কৰিব। অৱশ্যে বিগত সপ্তাহত অনুষ্ঠিত ছুইছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ সময়ত হোৱা কাণ্ডৰ বিষয়ৰ বাবে এইচ এছ প্ৰণয়ে অৰ্লিন্স মাষ্টাৰ্ছৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে। দেশৰ তাৰকা খেলুৱৈদ্বয় লক্ষ্য সেন আৰু পি ভি সিন্ধুৱেও এই প্ৰতিযোগিতাত অংশ লোৱাৰ পৰা বিৰত আছে। প্ৰতিযোগিতাৰ মিক্সড ডাবলছত তানিশা ক্ৰস্ত আৰু ধ্ৰুৱ কপিলাই দেশলৈ সন্মান কঢ়িয়াই অনাৰ অপ্ৰাণ চেষ্টা চলাব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। আফগানিস্তানৰ ৰাজধানী কাবুলৰ এখন চিকিৎসালয়ত যোৱা নিশা পাকিস্তানে আকাশমাৰ্গেৰে চলোৱা আক্ৰমণত কমেও 400 লোকৰ মৃত্যু হয়। ৰেল মন্ত্ৰালয়ৰ 2026-27 বৰ্ষৰ অনুদানৰ বাবে দাবী সন্দৰ্ভত লোকসভাত আজি অধিক আলোচনা অনুষ্ঠিত হোৱাৰ লগতে ভোটগ্ৰহণ হ'ব। ৰাষ্ট্ৰপতি ভৱনত থকা অমৃত উদ্যান আজিৰে পৰা জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষভাৱে মুকলি কৰা হ'ব আৰু ফ্ৰান্সত আজিৰ পৰা অৰ্লিন্স মাষ্টাৰ ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হ'ব। এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি 7:55 মিনিটত।